এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মালদহৰ পৰা উদ্বোধন। ৰেলখনে অসম আৰু পশ্চিমবংগৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি সন্ধিয়া 6 বজাত সৰুসজাইত প্ৰায় 10,000 বাগৰুম্বা নৃত্য প্ৰদৰ্শন। 16 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মালদহ টাউন ৰেল ষ্টেচনৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী নিৰ্মাণ কৰা সম্পূৰ্ণভাৱে শীততাপ নিয়ন্ত্ৰিত এই ৰেলগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবটীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। ইপিনে, এই উপলক্ষে মালিগাঁৱৰ কামাখ্যা ষ্টেচনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৰেলসেৱাই গুৱাহাটী আৰু কলকাতাৰ মাজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে যাত্ৰীৰ সময় ৰাহি কৰিব। এই অত্যাধুনিক ৰেলখনে ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে বান্ধ খাই থকা দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমিৰ পৰা যাত্ৰা আৰম্ভ কৰি কলিকতালৈ যাবলগীয়া এই ৰেলখনে ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে বান্ধ খাই থকা দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ককো এক নতুন মাত্ৰা প্ৰদান কৰিব। এনে এক যুগান্তকাৰী পদক্ষেপৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত গুৱাহাটীৰ পৰা হাওৰালৈ ৰেল সেৱা মুকলিৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক কৃতজ্ঞতা জ্ঞাপন কৰে। অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াইও ৰঙিয়া ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰেল যাত্ৰাৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি সন্ধিয়া 6 বজাত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায় 10,000 শিল্পীয়ে বড়োসকলৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকী পশ্চিমবংগ ভ্ৰমণ সামৰি দুদিনীয়া অসম ভ্ৰমণসূচীৰে খন্তেক পাছতে গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু 2খন ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু বাধাহীনভাৱে আহ যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ জন্তুৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব। এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ'ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়ছোৱাতে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া 2খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। এই নতুন ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশন 16 ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়াকৈ অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবেলি পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হ'ব। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা গোচৰত অহা 30 জানুৱাৰীত 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে আইনৰ কি কি ধাৰাত বিচাৰ চলোৱা হ'ব সেয়া নিশ্চিত কৰা হ'ব। এই গোচৰৰ আজি 4ৰ্থটো শুনানি লোৱা হয়। এই শুনানিত 7গৰাকী অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰোৱা হয়। আদালতে 22 জানুৱাৰীত অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। চৰকাৰী অধিবক্তাই আজি আদালতত অতিৰিক্ত সময় বিচাৰি অনুৰোধ জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
বিহু আৰু ঝুমুৰৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ বিশ্বই দেখিব অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো সমাজৰ বাগৰুম্বা নৃত্যৰ বিশালতা। অহা 17 জানুৱাৰীত সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব বাগৰুম্বা দহো, য'ত একেলগে তালে তালে নাচিব 10 সহস্ৰাধিক নৃত্যশিল্পীয়ে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে বাগৰুম্বা নৃত্যৰে গঢ়িব এক সোণালী ইতিহাস। খাম চিফুং চেৰজাৰ তালে তালে জিলিকি উঠিব অসমৰ বৰ্ণিল সংস্কৃতি। তেন্তে আহক আমি সকলোৱেই অহা 17 জানুৱাৰীত হ'বলগীয়া এই বাগৰুম্বা দহো অনুষ্ঠানৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত।
চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ'বলগীয়া আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব। পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ মাজেৰে সকলো বিষয় সমাধান কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে জলাশয়সমূহত চলি থকা পৰিষ্কাৰৰ কাম কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই আজি পৰিদৰ্শন কৰে। পানীৰ বহন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে মুঠ 12 জলাশয়ত চলি থকা পৰিষ্কাৰৰ কাম অগ্ৰগতিৰ বুজ লৈ কয় যে পূৰ্বৰ তুলনাত জলাশয়সমূহৰ পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পাইছে। পূৰ্বতকৈ জলাশয়সমূহৰ সৌন্দৰ্য বৰ্ধন হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 75 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। 1951 চনৰ 17 জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়া সংস্কৃতিক নৱচেতনাৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী, অসমীয়া কথাছবি পথদ্ৰষ্টা, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ ৰূপকোঁৱৰৰ চিন্তা চেতনাই আমাৰ সমাজ জীৱন আলোকিত কৰিব বুলি প্ৰকাশ কৰে। উত্তৰ গুৱাহাটীৰ শতদল শাখাৰ উদ্যোগত আজি পুৱাৰে পৰা দুদিনীয়াকৈ শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰি বিশিষ্ট সাহিত্যিক মোহন শইকীয়াই সাহিত্য সভাৰ তৰফৰ পৰা ৰম্য ৰত্না নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। অনুষ্ঠানৰ দ্বিতীয় দিনা উত্তৰ গুৱাহাটীৰ 10 গৰাকী শিল্পী সাহিত্যিকক সম্বৰ্ধনা জনোৱা হ'ব। আনহাতে বাক্সা জিলাৰ বাগানপাৰাত কালিৰে পৰা দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ কলিতাই দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ কালি মূল দুৱাৰ মুকলি কৰে। আজি হ'বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকে। গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু আগিয়া শতদল শাখা সাহিত্য সভাৰ সহযোগত জিলাখনৰ উৰ্পদ বিলৰ বাকৰিত শিল্পী দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পতাকা উত্তোলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, সাহিত্যানুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ডিব্ৰুগড় জিলাৰ তামোলবাৰীত আজি বন্তি জ্বলাই শিল্পীগৰাকীৰ 75 সংখ্যক মৃত্যুতিথি পালন কৰা হয়। শিৱসাগৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত আজি স্থানীয় জিলা পুথিভঁৰাল প্ৰাংগণত শিল্পী দিৱস 2026ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত 3টা শাখাত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুকলি সভাৰো আয়োজন কৰা হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মালদহৰ পৰা উদ্বোধন। ৰেলখনে অসম আৰু পশ্চিমবংগৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি সন্ধিয়া 6 বজাত সৰুসজাইত প্ৰায় 10,000 বাগৰুম্বা নৃত্য প্ৰদৰ্শন। 16 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 6 বজাত শুনিবলৈ পাব।